এয়া আকাশবাণী গুৱাহাটী। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীৰ মৃত্যুৰ বাতৰি প্ৰকাশ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচনী বিভাগৰ প্ৰস্তুতি অব্যাহত। কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা 4 মাৰ্চলৈ শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ আয়োজন। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত খেল। নমস্কাৰ, দুপৰীয়া আঞ্চলিক বাতৰিৰ সৈতে এয়া মই উৎপল কুমাৰ দাস। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীৰ মৃত্যু হোৱা বুলি দেশখনৰ চৰকাৰে নিশ্চিত কৰিছে। প্ৰাপ্ত বাতৰি অনুসৰি আমেৰিকা আৰু ইজৰাইলে ইৰাণৰ সামৰিক আৰু চৰকাৰী স্থানসমূহলৈ লক্ষ্য কৰি চলোৱা বিমান আক্ৰমণত খামেনীৰ মৃত্যু হয়। ইজৰাইলৰ এগৰাকী জ্যেষ্ঠ বিষয়াই প্ৰকাশ কৰা মতে ইতিমধ্যে খামেনীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ইয়াৰ পূৰ্বে চৰকাৰী টেলিভিছন যোগে দিয়া ভাষণত ইজৰাইলৰ বেঞ্জামিন নেতানিয়াহুৱে খামেনীৰ মৃত্যু হোৱা বুলি আশংকা প্ৰকাশ কৰিছিল। ইৰাণত খামেনীৰ মৃত্যুত 40 দিনীয়া ৰাষ্ট্ৰীয় শোক ঘোষণা কৰা হৈছে। ইৰাণৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত কমেও 201 লোকে প্ৰাণ হেৰুৱাইছে আৰু 700ৰো অধিক লোক আহত হৈছে। পশ্চিম এছিয়াৰ ভাৰতীয় দূতাবাসসমূহে অঞ্চলটোৰ সাম্প্ৰতিক পৰিস্থিতিলৈ চাই ভাৰতীয় নাগৰিকসকলক পৰামৰ্শাৱলী মানি চলিবলৈ আহ্বান জনাইছে। ইজৰাইলস্থিত ভাৰতীয় দূতাবাসে অস্থায়ীভাৱে দেশখনত থকা ভাৰতীয় নাগৰিকসকলক ইতিপূৰ্বে জাৰি কৰা পৰামৰ্শাৱলী মানি চলিবলৈ আৰু সময়মতে সাহায্য আৰু যোগাযোগ সুনিশ্চিত কৰাৰ উদ্দেশ্যে দূতাবাসৰ ৱেবছাইটত নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে। একেদৰে তেহৰাণত থকা ভাৰতীয় দূতাবাসেও ভাৰতীয় নাগৰিকসকলক সতৰ্কতা বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে। দূতাবাস কৰ্তৃপক্ষই প্ৰয়োজন নহলে ঘৰৰ পৰা বাহিৰলৈ নোলাবলৈ আৰু শেহতীয়া ঘটনাক্ৰমৰ বিষয়ে অৱগত হোৱাৰ বাতৰি চাই থাকিবলৈ আহ্বান জনাইছে। আবুধাবিত থকা ভাৰতীয় দূতাবাসেও UAE-ত থকা ভাৰতীয় নাগৰিকসকলক অযথা ভ্ৰমণ এৰাই চলিবলৈ আৰু সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচনী বিভাগে প্ৰস্তুতি অব্যাহত ৰাখিছে। কালি ডিব্ৰুগড় জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বিধানসভা সমষ্টি পৰ্যায়ৰ মূল প্ৰশিক্ষক, মাণ্ডলিক বিষয়া আৰু খণ্ড বিষয়াসকলৰ প্ৰশিক্ষণ সম্পন্ন হয়। 3 দিনীয়া এই প্ৰশিক্ষণত ইলেক্ট্ৰনিক ভোটিং মেচিনৰ ব্যৱহাৰিক প্ৰশিক্ষণ দিয়া হয়। মাজুলী জিলাত কালি জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, জ্যেষ্ঠ আৰক্ষী অধীক্ষক হৰেণ টকবিকে ধৰি শীৰ্ষ বিষয়াসকলে আহতগুৰি অঞ্চলৰ নদী কাষৰীয়া আৰু চৰ এলেকাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শন কালত এই কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি তথা নিৰাপত্তা ব্যৱস্থাৰ বুজ লোৱা হয়। ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাৰ পৰা যাতে কোনো ভোটদাতা বাদ পৰি নাযায় তাৰ বাবে ভৌগোলিক দিশৰ পৰা প্ৰত্যাহ্বানপূৰ্ণ স্থানসমূহতো সকলো সুবিধাৰ ব্যৱস্থা কৰিবলৈ বিষয়াসকলে আলোচনা কৰে। গোৱালপাৰা জিলা প্ৰশাসনে নিৰ্বাচন ন্যায়িকৈ অনুষ্ঠিত কৰাৰ বাবে পূৰ্ণগতিত প্ৰস্তুতি চলাই আছে। জিলাখনৰ 1010 ভোটগ্ৰহণ কেন্দ্ৰৰ 48 দুৰ্গম চৰ অঞ্চলত আছে। জিলা আয়ুক্ত তথা নিৰ্বাচনী বিষয়া প্ৰদীপ্তি মুং গোৱালপাৰা পূব বিধানসভা সমষ্টি আৰু পশ্চিম বিধানসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়া তথা জিলা নিৰ্বাচনী বিষয়াই কালি গোৱালপাৰা পূব সমষ্টিৰ চৰ অঞ্চলৰ 11 ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন কৰি বিভিন্ন দিশ নিৰীক্ষণ কৰে। এই সন্দৰ্ভত আয়ুক্তগৰাকীয়ে আমাক কাম আগবাঢ়ি থকা বুলি জানিবলৈ দিয়ে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে সকলো জিলা বিদ্যালয় পৰিদৰ্শকক একাদশ শ্ৰেণীত নামভৰ্তিৰ বাবে আবেদন কৰা সকলো বিদ্যাৰ্থীয়ে বাধ্যতামূলক আধাৰ বায়োমেট্ৰিক আপডেট কৰাটো নিশ্চিত কৰিবলৈ কৈছে। ভাৰতীয় অনন্য পৰিচয় জ্ঞাপক প্ৰাধিকৰণ UIDAI-ৰ আঞ্চলিক কাৰ্যালয়ৰ তৰফৰ পৰা লাভ কৰা পত্ৰৰ ভিত্তিত পৰিষদে এই নিৰ্দেশ জাৰি কৰিছে। পৰিষদৰ নিৰ্দেশ অনুসৰি 5-15 বছৰ বয়স আৰু ইয়াৰ ঊৰ্ধৰ সকলো ছাত্ৰ ছাত্ৰীয়ে বায়োমেট্ৰিক আপডেট কৰাটো বাধ্যতামূলক। ইয়াৰ উপৰি এইবাৰৰ শিক্ষাবৰ্ষৰ পৰা একাদশ শ্ৰেণীত নামভৰ্তি কৰিব খোজা ছাত্ৰ ছাত্ৰীসকলে দৰ্পণ পৰ্টেলত পঞ্জীয়ন কৰাৰ সময়ত বায়োমেট্ৰিক আপডেট কৰাটো নিশ্চিত কৰিব লাগিব বুলি নিৰ্দেশনাত উল্লেখ কৰা হৈছে। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা দলঙেৰে অহা 8 মাৰ্চৰ পৰা যান বাহন চলাচল কৰিব। কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰই কালি এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 ফেব্ৰুৱাৰীত উদ্বোধন কৰাৰ পাছৰে পৰা দলংখন অকল পথচাৰীৰ বাবেহে মুকলি আছিল। 8 মাৰ্চৰ পৰা দলংখনেৰে যান বাহনৰ চলাচল কৰিব যদিও ব্যৱসায়িক বাহনৰ চলাচল নিষিদ্ধ থাকিব বুলি আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে। চৰকাৰে ৰাজ্যিক সংখ্যালঘু আয়োগৰ 5 নতুন সদস্যক মনোনীত কৰিছে। সংখ্যালঘু কল্যাণ আৰু উন্নয়ন বিভাগে কালি জাৰি কৰা জাননী অনুসৰি যশপাল সিং, সঞ্জয় টাপ্পো, ওছমান গনি, বিশ্ববৰণ বৰুৱা আৰু ধনীন্দ্ৰ সুৰানাক কাৰ্যভাৰ গ্ৰহণ কৰাৰ দিনৰে পৰা 3 বছৰৰ বাবে সদস্য হিচাপে নিয়োগ কৰা হৈছে। ইয়াৰ পূৰ্বে তাবিবুৰ ৰহমানক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হৈছিল। আপোনালোকে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ গুৱাহাটী কেন্দ্ৰৰ পৰা। কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা 4 মাৰ্চলৈ শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ আয়োজন কৰা হৈছে। উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে কাইলৈ সত্ৰত গোন্ধ পৰ্ব অনুষ্ঠিত হ'ব। পৰহিলৈ গোসাঁইক দৌলত প্ৰতিষ্ঠা কৰাৰ লগতে দিনজোৰা ভাগৱত পাঠ আৰু নাম প্ৰসংগ অনুষ্ঠিত হ'ব। 4 মাৰ্চত গোসাঁইক লৈ সমগ্ৰ মধুপুৰ অঞ্চল পৰিভ্ৰমণৰ লগতে সেইদিনা খুৱেৰী পালন কৰা হ'ব। দৌল উৎসৱৰ সকলো কাৰ্যসূচীত উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ ভকত বৈষ্ণৱসকলক অংশগ্ৰহণ কৰিবলৈ মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ ভকত আৰু সমন্বয়ৰক্ষী সমিতিৰ সম্পাদক ডাঃ কেশৱ চন্দ্ৰ দাসে আহ্বান জনাইছে। লখিমপুৰ জিলাৰ শিমলুগুৰি অঞ্চলৰ সংবাদকৰ্মীসকলৰ মঞ্চ শিমলুগুৰি প্ৰেছ ক্লাবৰ সাধাৰণ সভা কালি অনুষ্ঠিত হয়। শিমলুগুৰি প্ৰেছ ক্লাবৰ সভাপতি দেৱজিৎ দুৱৰাৰ সভাপতিত্বত হোৱা সভাখনত সম্পাদক দেৱজ্যোতি কাকতিয়ে আঁত ধৰে। প্ৰেছ ক্লাবটোৰ প্ৰতিষ্ঠাপক সভাপতি অনন্ত গগৈ, প্ৰাক্তন সভাপতি চিত্ৰনাথ গগৈয়ে শিমলুগুৰি অঞ্চলৰ শৈক্ষিক, সামাজিক আদি বিভিন্ন দিশত উদ্ভৱ হোৱা সমস্যা সন্দৰ্ভত বিশদভাৱে আলোচনা কৰি সাংবাদিকসকলক নিষ্ঠা আৰু সততাৰে কাম কৰি যাবলৈ আহ্বান জনায়। সভাত পূৰ্বৰ সমিতিখন ভংগ কৰাৰ পাছত 2026-2028 বৰ্ষৰ বাবে নতুন সমিতি গঠন কৰাৰ লগতে ভৱিষ্যতৰ কাৰ্যপন্থা সন্দৰ্ভত আলোচনা কৰা হয়। লখিমপুৰ জিলাৰ নৰাগাঁৱৰ কিষাণ বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়ত আজিৰ পৰা জুবিন গাৰ্গ প্ৰকৃতি মহোৎসৱ অনুষ্ঠিত হ'ব। জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে এটা স্বেচ্ছাসেৱী সংস্থা আৰু লখিমপুৰৰ প্ৰকৃতিপ্ৰেমী ৰাইজৰ সহযোগত এই মহোৎসৱৰ আয়োজন কৰা হৈছে। ইয়াৰ লগতে জুবিন গাৰ্গ অৰ্কিড উদ্যানৰ কামো আজি আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হ'ব। অনুষ্ঠানৰ অংশ হিচাপে জলাশয় আৰু জৈৱ বৈচিত্ৰ বিষয়ক এখন আলোচনা সত্ৰ অনুষ্ঠিত হ'ব। কাইলৈ জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়াত চৰকাৰী পদক্ষেপতকৈ ব্যক্তিগত জীৱনশৈলীৰ পৰিৱৰ্তন অধিক গুৰুত্বপূৰ্ণ শীৰ্ষক তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। পৰহিলৈ ৰং তুলিকাৰ প্ৰতিযোগিতা, কৃষি আৰু প্ৰকৃতি সংৰক্ষণৰ সৈতে জড়িত ব্যক্তিক সম্বৰ্ধনা আৰু প্ৰকৃতি আৰু কৃষিৰ সম্পৰ্ক শীৰ্ষক আলোচনা চক্ৰ অনুষ্ঠিত হ'ব। প্ৰতিদিনে বিয়লি জনগোষ্ঠীয় সাংস্কৃতিক কাৰ্যসূচীৰো আয়োজন কৰা হৈছে। শিল্পী সাহিত্যিকসকলে সমাজক যুগে যুগে বাট দেখুৱাই আহিছে। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত কালি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আয়োজিত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাষণ দি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই এইদৰে মত প্ৰকাশ কৰে। শিল্পীসকলক আলোকৰ যাত্ৰী বুলি অভিহিত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে শিল্পীসকলে চিন্তন আৰু মননৰ জৰিয়তে নিজৰ সৃষ্টিৰাজি বিশ্বসভালৈ লৈ যায়। অনুষ্ঠানত 2025 বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা ডঃ অমলেন্দু চক্ৰৱৰ্তীক আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা মনেশ্বৰ দেউৰীলৈ আগবঢ়োৱা হয়। একেদৰে ৰাজ্যিক বঁটা শিতানত 2026 বৰ্ষৰ শিল্পী বঁটা লোকগীতৰ শিল্পী ধনদা পাঠক আৰু মৰণোত্তৰভাৱে শিল্পী সমৰ হাজৰিকাক প্ৰদান কৰা হয়। 2025 বৰ্ষৰ নটসূৰ্য ফণি শৰ্মা বঁটা কৰুণা ডেকালৈ, ডঃ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা অৰূপ মান্নালৈ আৰু বিজু ফুকন বঁটা অৱনিৰঞ্জন পাঠকলৈ আগবঢ়োৱা হয়। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সহযোগত কালি ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত এখন যুৱ সংসদ অনুষ্ঠিত হয়। ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ 50 বছৰ, ভাৰতীয় গণতন্ত্ৰৰ বাবে শিক্ষা শীৰ্ষক বিষয়ত অনুষ্ঠিত এই যুৱ সংসদত জিলাখনৰ 18-25 বছৰ বয়সৰ 40 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত ভাৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰতে ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ হলে এই খেলখনত জয়লাভ কৰিবই লাগিব। ইপিনে দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ আন এখন খেলত আজি দক্ষিণ আফ্ৰিকা জিম্বাবৱেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ ছেমি ফাইনেল খেল দুখন 4 আৰু 5 মাৰ্চত আৰু ফাইনেল খেলখন 8 মাৰ্চত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। ইৰাণৰ সৰ্বোচ্চ নেতা আয়াতুল্লাহ আলী খামেনীৰ মৃত্যুৰ বাতৰি প্ৰকাশ। সমাগত বিধানসভা নিৰ্বাচনৰ বাবে বিভিন্ন জিলা প্ৰশাসন আৰু জিলা নিৰ্বাচনী বিভাগৰ প্ৰস্তুতি অব্যাহত। কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈৰ পৰা 4 মাৰ্চলৈ শ্ৰীকৃষ্ণৰ দৌল উৎসৱৰ আয়োজন। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজত খেল। আমাৰ দুপৰীয়া আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 1:40 শুনিবলৈ পাব। নমস্কাৰ।